নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি সেনাৰ বিশেষ বিমানযোগে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত উপস্থিত হয়। বিমানবন্দৰত মন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায়। ইয়াৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৰৰৈয়াৰ পৰা পোনে পোনে দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীলৈ ৰাওনা হয়। শ্ৰীশ্বাহে কাইলৈ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। 167.40 কোটি ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে 425.48 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া লাচিত বৰফুকন পুলিচ একাডেমীৰ আৱাস গৃহ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। ইয়াৰ পাছত গৃহমন্ত্ৰীগৰাকী যোৰহাট হৈ আইজললৈ যাত্ৰা কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ প্ৰায় 150 বছৰ পুৰণি চাউনিটো আইজল নগৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগৰ জকচাঙলৈ স্থানান্তৰিত কৰা অনুষ্ঠানত ভাগ ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আইজলৰ পৰা গুৱাহাটীলৈ উভতি আহি কন্যাধৰাৰ ৰাজ্যিক অতিথিশালাত নিশাটো অতিবাহিত কৰিব। পৰহিলৈ গৃহমন্ত্ৰীগৰাকীয়ে কোৰাছাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিব। নতুন দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে শ্ৰীশ্বাহে গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত ভাৰতীয় ন্যায় সংহিতাৰ ৰূপায়ণ সন্দৰ্ভত উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ'ব। ৰাজ্যৰ বিভিন্ন স্থানত পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে ফাকুৱা আৰু দৌল উৎসৱ উদযাপন কৰা হৈছে। ৰজাদিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ডিমৰীয়াৰ ৰজাঘৰীয়াই ধূপগুৰিৰ চেনিকৰা দৌল প্ৰাংগণত উলহ মালহেৰে দৌল উৎসৱ উদযাপন কৰে। ডিমৰীয়াৰ ৰজা হলি সিং ৰংহাঙক পৰম্পৰাগত কৃষ্টিদলে আদৰণি জনাই দৌল প্ৰাংগণলৈ আগবঢ়াই নি সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে দৌল প্ৰদক্ষিণ কৰোৱাই তাত উপস্থিত ৰাইজে এজনে আনজনলৈ আবিৰ ছটিয়াই আনন্দ কৰাৰ লগতে ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জনায়। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত কালি সন্ধিয়া গন্ধযাত্ৰাৰে দৌল উৎসৱৰ শুভাৰম্ভ কৰা হয়। বৰপেটাৰ পাটবাসী গণকুচি, সুন্দৰদিয়া আৰু বাৰাদী সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ বতাহ মুখৰ হৈ উঠে। উৰিষ্যাৰ পৰা হোলী গীতৰ দল, মণিপুৰী সাংস্কৃতিক দল, আদিবাসী সাংস্কৃতিক দলৰ লগতে বিভিন্ন স্থানীয় শিল্পীৰ গীত পৰিৱেশনেৰে সত্ৰ নগৰীখন প্ৰাণচঞ্চলা হোৱা পৰিলক্ষিত হৈছে। অসম চৰকাৰৰ 2025-26 বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত চৰাইদেউ জিলাৰ সোণাৰীৰ জিলা বিজেপিৰ কাৰ্যালয়ত আজি পৰিবহণ মন্ত্ৰী যোগেন মোহনে এখন সংবাদমেল সম্বোধন কৰে। সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, বিজেপিৰ সভানেত্ৰী নীতুমণি প্ৰধানৰ লগতে ভালেসংখ্যক দলীয় কৰ্মকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত এই সংবাদমেলত মন্ত্ৰী যোগেন মোহনে বিত্তমন্ত্ৰী অজন্তা নেওগে আগবঢ়োৱা 2025-26 বিত্তীয় বৰ্ষৰ বাজেটখনক জনকল্যাণমুখী বাজেট বুলি উল্লেখ কৰে। এইবাৰৰ বাজেটত ৰাজ্যৰ সকলো জাতি জনগোষ্ঠী, কলাকৃষ্টি, সংস্কৃতি, মহিলা, যুৱক যুৱতী, মধ্যবিত্ত আৰু পিছপৰা শ্ৰেণীৰ নাগৰিকসকলক সামৰি লৈ প্ৰস্তুত কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। এই বাজেটৰ জৰিয়তে অসমৰ ৰাইজক সকাহ দিবলৈ চেষ্টা কৰাৰ লগতে অসমক উন্নতিৰ দিশত আগুৱাই লৈ যাবলৈ বিশেষ পদক্ষেপ লোৱা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। আজি পাণবজাৰ আৰক্ষীয়ে পাণবজাৰৰ 2 নম্বৰ ৰেলৱে গেটত চলোৱা দুটা পৃথক অভিযানত 43 কিলো 11 গ্ৰাম হেৰইন জব্দ কৰাৰ লগতে 2জন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছে। মাদক দ্ৰব্য সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে লাখটকীয়াৰ বিকাশ ছেত্ৰী আৰু কোকৰাঝাৰৰ ৰকিবুল ইছলাম নামৰ অভিযুক্ত 2জনক আটক কৰে। ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দ উল্লাসৰ মাজতে আজি আবেলি চৰাইদেউ জিলাৰ মথুৰাপুৰত তীব্ৰবেগে টাকৰ খুন্দাত 16 বছৰীয়া এজন কিশোৰৰ মৃত্যু হয়। মৃত কিশোৰজনৰ নাম শিৱা উৰিয়া বুলি জানিব পৰা গৈছে। মথুৰাপুৰ তিনিআলিৰ ধুদৰআলিত সংঘটিত এই দুৰ্ঘটনাত চাইকেল আৰোহী কিশোৰটি তীব্ৰবেগী এখন ট্ৰাকে খুন্দিওৱাৰ ফলত গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অতি সংকটজনক অৱস্থাত কিশোৰজনক চৰাইদেউ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও কিশোৰটিৰ মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে চালকজনকো আৰক্ষীয়ে আটক কৰিছে। শিৱসাগৰত হোলীৰ উৎসাহ উদ্দীপনাৰ মাজতে 2জন মাদক দ্ৰব্য সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰাৰ লগতে 2জন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। শিৱসাগৰ ষ্টেচন চাৰিআলিৰ পৰা আটক কৰিবলৈ সমৰ্থ হোৱা মাদক দ্ৰব্য সৰবৰাহকাৰীকেইজন চেৰেকাপাৰৰ বিশালনাথ আৰু জেঙনিকটীয়াৰ আছিক আলী বুলি জানিব পৰা গৈছে। বাক্সাৰ ভাৰত ভূটান সীমান্তৰ দিহিৰাত খেৰৰ পুঁজি এটাত জুই লগাৰ ফলত এগৰাকী 10 বছৰীয়া মুকবধিৰ ছোৱালীৰ মৃত্যু হয়। ৰশ্মিতা কেৰকট্টা নামৰ মুকবধিৰ ছোৱালীজনী খেৰৰ পুঁজিৰ ওপৰলৈ উঠাৰ পাছতে পুঁজিটোত জুই লগাৰ ফলত এই ঘটনা সংঘটিত হয়। ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰৰ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত। নমস্কাৰ।